এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পৰহিলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্ৰহণ হ'ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাৰ ৰংজুলি খাৰাপাৰাত এন ডি এ মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি বৰপেটা জিলাৰ নগাঁও আৰু নলবাৰীৰ চামতাত আয়োজিত প্ৰচাৰ সভাতো ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ পানীতোলা গাঁৱত আৰু ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰহিলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ তেওঁ আহান জনায়। মন্ত্ৰী কেশৱ মহন্তই আজি সোণাই সমষ্টিৰ কচু দৰঙত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। একেদৰে মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি বিধানসভা সমষ্টিৰ লতাক গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। ইপিনে বিৰোধী দলৰ কেইবাগৰাকী নেতায়ো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ব্যাপক প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি হোজাই জিলাৰ বিনাকান্দিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। ইয়াৰ আগেয়ে তেওঁ বিহপুৰীয়াতো দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দলৰ নেতা ৰিপুণ বৰা আৰু মীৰা বৰঠাকুৰেও আজি প্ৰচাৰ সভাত অংশ লৈ অন্তিমবাৰৰ বাবে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। কংগ্ৰেছ দলৰ নেতা প্ৰদ্যুৎ বৰদলৈও নগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। আজি শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলটোৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। কেন্দ্ৰীয় চৰকাৰে 22,864 কোটি টকা ব্যয় সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাইলংখুঙৰ পৰা শিলচৰৰ ওচৰৰ পঞ্চগ্ৰামলৈ এটা দ্ৰুত গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এই পথটোৰ দৈৰ্ঘ্য 166 কিলোমিটাৰৰো অধিক হ'ব আৰু পথটোৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব। আন্তঃগাঁথনি উন্নয়নৰ দিশৰ পৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃচহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব আৰু 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট হ্ৰাস কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত এই প্ৰকল্পটোৱে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ আৰ্থসামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বিলং আৰু শিলচৰৰ মাজত কৰিডৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শলাগ লয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীবৈষ্ণৱে চৰকাৰে আসন্ন লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থসামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰগতি অব্যাহত ৰাখিব বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নিকিবুৰ জামানে আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেলৰ আয়োজন কৰি 3 মেৰ পৰা 8 মেলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা 2,782 গৰাকী হজ যাত্ৰীক মক্কা আৰু মদিনালৈ পঠিওৱা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰে 1,927 গৰাকী পুৰুষ হজ যাত্ৰী আৰু 855 গৰাকী মহিলা যাত্ৰী। অধ্যক্ষ জামানে প্ৰকাশ কৰা অনুসৰি হজযাত্ৰাৰ বাবে 3 মেত প্ৰথমটো দলে গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিব। প্ৰতিদিনে এখনকৈ বিমানত 321 গৰাকীকৈ যাত্ৰী ৰাওনা হ'ব। অসমৰ 2,742 জন, মেঘালয়ৰ 26 জন আৰু মিজোৰামৰ পৰা 1 জন হজযাত্ৰী মদিনালৈ যাব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ এই পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.32%, বিজ্ঞান শাখাত 83.99%, বাণিজ্যত 82.93% আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ 68.84%। কলা শাখাত অৱতীৰ্ণ 2,26,756 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 49,577 গৰাকী প্ৰথম, 80,650 গৰাকী দ্বিতীয় আৰু 53,518 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত অৱতীৰ্ণ 56,909 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 25,827 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত অৱতীৰ্ণ 17,744 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,519 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।